এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় প্ৰতিনিধি দলৰ অসম আগমন, ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 9 নৱেম্বৰলৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ, ৰাস মহোৎসৱ উপলক্ষে উজনিৰ পৰা নামনিলৈ উৎসৱমুখৰ পৰিৱেশ, বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ, 18খন জিলাৰ 121টা সমষ্টিৰ বাবে ভোটগ্ৰহণ আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 5খনীয়া টি20 শৃংখলাৰ আজি 4ৰ্থখন খেল। ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ আৰু ভূপালৰ পশু ৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দলটোৱে বিভিন্ন দিশ পৰ্যালোচনা কৰিব। দলটোৱে ধেমাজি, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত পৰিস্থিতিৰ বুজ লোৱাৰ সম্ভাৱনা আছে। প্ৰতিনিধিসকলে এই ৰোগৰ সংক্ৰমণৰ সকলো দিশ চালি জাৰি চোৱাৰ পাছত ইয়াৰ নিয়ন্ত্ৰণৰ বাবে কৰ্ম পৰিকল্পনা যুগুত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰতিবেদন দাখিল কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায় 363টা স্থানত গাহৰিৰ দেহত এই ৰোগৰ সংক্ৰমণ হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে 2020 চনৰ পৰা ৰাজ্যখনত 45,000ৰো অধিক গাহৰি এই ৰোগৰ ফলত মৃত্যুমুখত পৰিছে আৰু 12,500ৰো অধিক গাহৰি পালকৰ ক্ষতি হৈছে। অসমৰ উপৰি পঞ্জাব, হাৰিয়ানা, ওড়িশা আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যত এই ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বহিৰাজ্যৰ পৰা গাহৰিৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে। ৰাজ্যখনত চলিত বছৰতে এই ৰোগত আক্ৰান্ত হৈ প্ৰায় 2,500টা গাহৰি মৃত্যুমুখত পৰিছে আৰু সুৰক্ষাজনিত ব্যৱস্থা হিচাপে প্ৰায় 6,000 গাহৰি নিধন কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 9 নৱেম্বৰলৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ৰখা হ'ব। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গেটৱে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বিকল্প হিচাপে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আজিৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচল কৰিছে। ইপিনে মাছখোৱাৰ লাচিতঘাটত হ'বলগীয়া ভাৰতীয় বায়ুসেনা দিৱসৰ ফ্লাই পাষ্টৰ বাবে 8 আৰু 9 নৱেম্বৰত গুৱাহাটীত যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক এইচ বি ৰোড, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত 8 আৰু 9 নৱেম্বৰৰ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ চলাচলৰ অনুমতি দিয়া নহ'ব। এই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। বায়ুসেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতি পত্ৰ থকা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ 11 বজাৰ পৰা বিয়লি 5 বজালৈ সেই অঞ্চলত চলাচল কৰিব নোৱাৰিব। খানাপাৰাৰ পৰা ভৰলুখোৱাৰ ফালে অহা সকলো চিটি বাছ জি এছ ৰোড, এ টি ৰোড, আঠগাঁও হৈ পানবজাৰৰ আৰ বি আইলৈ ঘূৰিব নোৱাৰিব। চিটি বাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এইচ বি ৰোডত দুয়োপিনে যান বাহন চলাচল কৰিব পাৰিব। ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শৰৎকালৰ পূৰ্ণিমা তিথিত আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণ লীলা শিল্পীৰ দ্বাৰা পৰিৱেশনৰ লগতে মৃন্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ উপস্থাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত পলাশবাৰীৰ ৰাস মহোৎসৱ উদ্বোধন কৰে। 15-দিনীয়া কাৰ্যসূচীৰে 79 সংখ্যক পলাশবাৰীৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো এই ৰাস মহোৎসৱত শিশু কৃষ্ণ প্ৰতিযোগিতা আৰু ভূপেন হাজৰিকাৰ গীতৰ লগতে দক্ষিণ কামৰূপৰ লোকগীতৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানতো কালিৰে পৰা ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। হাউলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ এইবাৰ 15-দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অৰুণাচল প্ৰদেশৰ বাসিন্দা তথা অসমীয়া ভাষাৰ প্ৰসিদ্ধ সাহিত্যিক ইয়েছে দৰ্জে থংচিয়ে কালি ৰাস মহোৎসৱৰ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ অন্তত সাহিত্যিকগৰাকীয়ে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তৰ সৈতে হোৱা কথা বতৰাত এইদৰে কয়।
বহুত ভাল লাগিছে, কাৰণ এনেকুৱা এক আধ্যাত্মিক অনুষ্ঠান, এটা আধ্যাত্মিক উৎসৱ এটা উদ্বোধন কৰিবলৈ পোৱাটো মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছো। আৰু শ্ৰীকৃষ্ণৰ চৰণত পৰি, শংকৰ গুৰুৰ চৰণত পৰি মই প্ৰাৰ্থনা জনাইছো যে সকলো হাউলী বাহিৰ, সকলো অসম বাহিৰ, সকলো ভাৰত বাহিৰ শুভ মংগল হওক। আগতে দেখিছো নলবাৰীত বহুত বছৰ আগতে, তো এইটো মোৰ দ্বিতীয়বাৰ হব। ৰাস উৎসৱ দেখিবলৈ বহুত ৰেয়াৰ অকেজন হয়, সঘনাই এইটো দেখা নাপায়। তেনেকুৱা আমি বিহু সকলো ঠাইতে পাওঁ। ৰাস উৎসৱ নামনি অসমতহে ভালদৰে চলে আৰু মাজুলীত চলে, কিন্তু মই মাজুলীত তেনেকুৱা যোৱা নাই। সমন্বয়ৰ ক্ষেত্ৰ যেতিয়া হৈ পৰিছে, নিশ্চয় সেইটো সকলোৰ কাৰণে বহুত ভাল কথা। আমাৰ মাজত ঐক্যতা থাকিব লাগে, আমাৰ মাজত একতাৰ বান্ধোন থাকিব লাগে, আমাৰ মাজত সমন্বয় থাকিব লাগিব, তেতিয়াহে আমি এটা ভাৰতীয় জাতি হিচাপে আমি থিয় দিব পাৰিম।
সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীতো ৰাস মহোৎসৱক কেন্দ্ৰ কৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনত ৰাসৰ সৈতে সংগতি ৰাখি নদী পৰ্যটনকো উজ্জীৱিত কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। এই অনুসৰি জিলাখনৰ টুনি নদীত বৈকুণ্ঠৰ হৰিনাম টুনিয়েদি উজাই যাম শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুপৰীয়া কমলাবাৰীৰ সমীপৰ টুনি নৈৰ পাৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ পাছতে টুনি নৈত 40খন নাৱত ভকত বৈষ্ণৱে নাম কীৰ্তন কৰি নৌকা বিহাৰ কৰে। ৰাসৰ পৰিপ্ৰেক্ষিতত আজি জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি পাঠশালাত আটকধুনীয়াকৈ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা ৰাস মন্দিৰ উদ্বোধন কৰে। ৰাস পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি পাঠশালাৰ ভগৱতী ক্ষেত্ৰত প্ৰায় 2.5 কোটি টকা ব্যয় সাপেক্ষে এই ৰাস মন্দিৰটো নিৰ্মাণ কৰা হৈছে। নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত কালিৰে পৰা 13-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 92 সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। বাক্সা জিলাতো আড়ম্বৰ পূৰ্ণভাৱে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনত ৰাস মহোৎসৱ সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাত থমনা বাৰৈ ৰাস ক্ষেত্ৰত কালিৰে পৰা 11-দিনীয়া কাৰ্যসূচীৰে 93 সংখ্যক থমনা বাৰৈ ৰাস মহোৎসৱ আৰম্ভ হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা উদযাপন সমিতিৰ সভাপতি গজনাৰায়ণ দাসে 93 সংখ্যক ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পৰৱৰ্তী সময়ত থমনা বাৰৈ ৰাস উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি ডমৰুধৰ ৰাভাই স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ প্ৰায় 11 বজাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে মন্দিৰৰ দ্বাৰ উদ্ঘাটন কৰাৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুপৰীয়া প্ৰতিমা গৃহৰ দ্বাৰ উদ্ঘাটন কৰাৰ পিছত গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্ধিয়া পবিত্ৰ গংগাজল আয়ন, ভাগৱত পাঠ আৰু নাম প্ৰসংগৰ পিছত হোমযজ্ঞ আৰু পূজা অৰ্চনা কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে বুলি উদযাপন সমিতিৰ সম্পাদক সৌৰভ ৰঞ্জন দাসে জানিবলৈ দিয়ে।
বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত আজি ৰাজ্যখনৰ 18খন জিলাৰ 121টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। ভোটগ্ৰহণৰ সন্ধিয়া 6 বজাত সামৰণি পৰিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কেইবাটাও বিধানসভা সমষ্টিৰ 26টা ভোটগ্ৰহণ কেন্দ্ৰত বিয়লি 5 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে আটাইবোৰ ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লগতে ৰাজ্যিক আৰক্ষী বাহিনীক ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে। ভোটদাতাসকলৰ সুবিধাৰ বাবে অতিৰিক্ত 320টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনত 3,75,00,000 ভোটদাতাই 1,314 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয়ৰ সুযোগ লাভ কৰিছে। এইবাৰ 122গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যখনত অহা 11 নৱেম্বৰত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। অসম বিধানসভাৰ আইন প্ৰণয়ন সম্পৰ্কীয় সমিতিৰ এটা দলে কালি ডিমা হাছাও জিলাৰ হাফলং আৰু কাষৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কাম কাজ পৰ্যালোচনা কৰে। সমিতিৰ অধ্যক্ষ চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ নেতৃত্বৰ দলটোৱে অঞ্চলটোত তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়িত উন্নয়নমূলক কাম কাজসমূহৰ বুজ লয়। এই দলটোত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, কাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ উপৰি কেইবাগৰাকীও শীৰ্ষ চৰকাৰী বিষয়া উপস্থিত থাকে। দলটোৱে আন্তঃগাঁথনিমূলক কাম কাজ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি সুধাকণ্ঠৰ 4th মৃত্যুবাৰ্ষিকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানত মানৱ শৃংখলাৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক চিৰসেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে এই গীতটো কেৱল অসমৰেই নহয়, সমগ্ৰ মানৱ জাতিৰে সম্পদ আৰু গীতটোৱে মানৱতাৰ সাৰ্বজনীন অৰ্থ বহন কৰে।
মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে। আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমতী সীতাৰমনে প্ৰথমে গুৱাহাটীৰ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থকাৰ কথা। এই প্ৰকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সেইদিনাই জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব। শ্ৰীমতী সীতাৰমণে পৰহিলৈ বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ফুলাগুৰি চাহ বাগিচাত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যৰ উচ্চ শিক্ষাখণ্ডত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা এই বিশ্ববিদ্যালয়খন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ফুলাগুৰিত 740 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হ'ব। বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি আধুনিক বিষয়সমূহ অন্তৰ্ভুক্ত হ'ব। প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ 2025 বৰ্ষৰ চুকাফা বঁটা আগবঢ়োৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবঢ়োৱা এই বঁটা অহা 2 ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰীত হ'বলগীয়া চুকাফা মহোৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিবছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ আৰ্থ সামাজিক, সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা একোগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি20 শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অভেলত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ 1:45 খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে শেহতীয়াকৈ হোবাৰ্টত অনুষ্ঠিত প্ৰতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰিছিল আৰু এতিয়ালৈ শৃংখলাত উভয় দলে এখনকৈ খেলত জয়ী হৈছে। ইপিনে অষ্ট্ৰেলিয়াই চতুৰ্থ খেলখনৰ বাবে দলত কেইবাটাও সাল সলনি কৰি ট্ৰেভিছ হেড আৰু শ্বেন এবটক বিশ্ৰাম দিছে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী ৰাজ্যজুৰি পালন, বিহাৰৰ ভোটগ্ৰহণৰ প্ৰাক্ষণত ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে অনা ভোট চুৰিৰ অভিযোগ, ৰাস মহোৎসৱক লৈ ৰাজ্যজুৰি আনন্দমুখৰ পৰিৱেশ, বাংলাদেশত চলা সামৰিক কুচকাৱাজক লৈ ভাৰতৰ উদ্বিগ্নতা প্ৰকাশকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী পালনৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে, জিলাই জিলাই চৰকাৰৰ উদ্যোগত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি, ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীত মানুহে মানুহৰ বাবে গীতেৰে মুখৰ ৰাজ্য, নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ডঃ হাজৰিকাক স্মৰণ, বৰাক ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গুঞ্জৰিত সুধাকণ্ঠৰ গীত কবিতা, দৈনিক জনমভূমি কাকতে চতুৰ্দশ মৃত্যুবাৰ্ষিকীত সমগ্ৰ ৰাজ্যজুৰি গীতে মাতে ডঃ ভূপেন হাজৰিকাক স্মৰণ, আমাৰ অসম কাকতে ৰাজ্যজুৰি নিৰ্ধাৰিত সুধাকণ্ঠৰ সুৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো প্ৰতিখন কাকতে আজিৰ এটা প্ৰধান বাতৰিৰূপে প্ৰকাশ কৰিছে। বিহাৰ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰাৰ বাতৰিটোৱে আজিৰ কেইবাখনো কাকতত যথেষ্ট গুৰুত্ব লাভ কৰিছে। দৈনিক অগ্ৰদূত কাকতে এখন ৰাজ্যতে 25 লাখ ভুৱা ভোটাৰ সৃষ্টি, 12.5% ভোটাৰেই ভুৱা, ব্ৰাজিলৰ সুন্দৰী মডেলে হাৰিয়ানা 10টা বুথত দিলে 22 বাৰকৈ ভোট শিৰোনামেৰে, আৰু অসমীয়া খবৰ কাকতে নিৰ্বাচন আয়োগৰ সহযোগত হাৰিয়ানাত ভোট চুৰি কৰিছিল বিজেপিয়ে, ব্ৰাজিলিয়ান মডেলৰ নামত 22টা ভোট টকাৰ ফটো প্ৰদৰ্শন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভয়ংকৰ অভিযোগ শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বাতৰিটোৰ ৰাহুল বমশিল অন ইভ অফ বিহাৰ ফাৰ্ষ্ট ফেজ পোলছ শিৰোনাম দিছে। দৈনিক অসম কাকতে আজাৰবাইজানৰ পৰা গোপনে ঢাকালৈ মালবাহী বিমান টাৰ্গেট চিকেন নেক, বাংলাদেশৰ সীমান্তত সেনাৰ ব্যাপক কুচকাৱাজ শীৰ্ষক এটা উদ্বেগজনক বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাস মহোৎসৱক লৈ ৰাজ্যজুৰি আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰা বাতৰিটোকো আজি প্ৰায় কেইখন কাকতেই প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটোত আছান্তিয়াল কাকতে ৰাস ফেষ্টিভেল বিগিনছ উইথ ট্ৰেডিশ্যনেল ফাৰ্ভাৰ শিৰোনামে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ ডেভিড। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় প্ৰতিনিধি দলৰ অসম আগমন, ব্ৰহ্মপুত্ৰৰ পৰা বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 9 নৱেম্বৰলৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ, ৰাস মহোৎসৱ উপলক্ষে উজনিৰ পৰা নামনিলৈ উৎসৱমুখৰ পৰিৱেশ, বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ, 18খন জিলাৰ 121টা সমষ্টিৰ বাবে ভোটগ্ৰহণ আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি20 শৃংখলাৰ আজি চতুৰ্থখন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।